জিৰিমিয়া 37 অধ্যায়। জিৰিমিয়া বন্দীশালত আৰু কূপত থকা। বাবিলৰ ৰজা নবুখদনেচৰে যিহুদা দেশৰ ওপৰত পটা ৰজা যোছিয়াৰ পুত্ৰ ছিদিকিয়া যিহুৱাকিমৰ পুত্ৰ কনিয়াৰ সলনি ৰজা হ'ল। কিন্তু তেওঁৰ মন্ত্ৰীসকল আৰু দেশীয় লোকসকলে জিৰিমিয়া ভাৱবাদীৰ দ্বাৰাই কোৱা যিহুৱাৰ বাক্যলৈ কাণ নিদিলে। গতিকে ছিদিকিয়া ৰজাই ছেলেমিয়াৰ পুত্ৰ যিহুখলক আৰু মাছেৰাৰ পুত্ৰ ছফনিয়াৰ পুৰোহিতক জিৰিমিয়া ভাৱবাদীৰ ওচৰলৈ পঠিয়াই দি ক'লে, তুমি অনুগ্ৰহ কৰি আমাৰ ঈশ্বৰ যিহুৱাৰ আগত আমাৰ বাবে প্ৰাৰ্থনা কৰা। সেই সময়ত জিৰিমিয়াই তেওঁলোকৰ মাজত অহা যোৱা কৰিছিল, কিয়নো সেই সময়ত তেওঁলোক বন্দীশালত থোৱা হোৱা নাছিল। পাছত ফৰোণৰ সৈন্য সামন্ত মিছৰৰ পৰা ওলাল আৰু জেৰুচালেম অৱৰোধকাৰী কলদিয়াসকলে তাৰ বাৰ্তা শুনি জেৰুচালেমৰ পৰা চাৱনি ভাঙি গুচি গ'ল। তেতিয়া জিৰিমিয়া ভাৱবাদীৰ ওচৰলৈ যিহুৱাৰ এই বাক্য আহিল, বোলে, ইজৰাইলৰ ঈশ্বৰ যিহুৱাই এই কথা কৈছে, যিহুদাৰ যি ৰজাই মূৰ গুৰিত সুধিবলৈ তোমালোকক পঠিয়াইছে তেওঁক এই কথা ক'বা, চোৱা, ফৰোণৰ যি সৈন্য সামন্তই তোমালোকক সহায় কৰিবলৈ ওলাই আহিছে, তেওঁলোক নিজ দেশ মিছৰলৈ উলটি যাব আৰু কলদিয়াসকলে পুনৰাই আহিব আৰু এই নগৰৰ অহিতে যুদ্ধ কৰি ইয়াক হাত কৰি লৈ জুইৰে পুৰি পেলাব। যিহুৱাই এইদৰে কৈছে, কলদিয়াসকল আমাৰ ওচৰৰ পৰা একেবাৰে গুচি যাব বুলি কৈ তোমালোকে নিজক নুভুলাবা, কিয়নো তেওঁলোক একেবাৰে গুচি নাযাব। কাৰণ তোমালোকৰ অহিতে যুদ্ধ কৰা কলদিয়াসকলৰ গোটেই সৈন্য সামন্ত যদিও তোমালোকে একেবাৰে প্ৰহাৰ কৰা আৰু তেওঁলোকৰ মাজৰ খুন হোৱা লোক মাথোন অৱশিষ্ট থাকে, তথাপি তেওঁলোকে প্ৰতিজনে নিজ নিজ তম্বুত উঠিব আৰু এই নগৰ জুই দি পুৰি পেলাব। কলদিয়াসকলৰ সৈন্য সামন্তই যি সময়ত ফৰোণৰ সৈন্য সামন্তৰ ভয়ত জেৰুচালেমৰ পৰা চাৱনি ভাঙি উলটি গৈছিল, সেই সময়ত জিৰিমিয়াই বিঞ্জামিন প্ৰদেশত লোকসকলৰ মাজত থকা তেওঁ ভাগ ল'বৰ মনেৰে তালৈ যাবলৈ জেৰুচালেমৰ পৰা ওলাইছিল। পাছত যেতিয়া তেওঁ বিঞ্জামিন নামেৰে বৰদুৱাৰ পালেগৈ, তেতিয়া সেই ঠাইত হননিয়াৰ নাতিয়েক ছেলেমিয়াৰ পুতেক জিৰিয়া নামেৰে দুৱৰী এজন অধ্যক্ষ আছিল। তেওঁ জিৰিমিয়াৰ ভাৱবাদীক ধৰি ক'লে, তুমি কলদিয়াসকলৰ ফলীয়া হ'বলৈ গৈছা। তেতিয়া জিৰিমিয়াই ক'লে, এইয়ে মিছা কথা, মই কলদিয়াসকলৰ ফলীয়া হ'বলৈ নাযাওঁ। তথাপি জিৰিয়াই তেওঁ কথা নুশুনি তেওঁক ধৰি প্ৰধান লোকসকলৰ গুৰিলৈ লৈ গ'ল। সেই প্ৰধান লোকসকলে জিৰিমিয়ালৈ ক্ৰুদ্ধ হৈ তেওঁক কোবাই জোনাৰ্থন লিখকৰ ঘৰত থকা বন্দীশালত পেলাই থলে, কিয়নো তেওঁলোকে তাকেই বন্দীশাল কৰিছিল। জিৰিমিয়াই কাৰাকীপত আৰু সৰু সৰু কোঠালিবোৰত সোমাই সেই ঠাইত ভালেমান দিন কটালে। ছিদিকিয়া ৰজাই মানুহ পঠিয়াই তেওঁক অনুৱালে আৰু ৰজাই নিজৰ ঘৰত গুপুতে সুধিলে, বোলে, জিহুৱাৰ পৰা অহা কোনো বাক্য আছেনে? তাতে জিৰিমিয়াই ক'লে, আছে। তেওঁ আৰু ক'লে, আপোনাক বাবিলৰ ৰজাৰ হাতত সোধাই দিয়া হ'ব। জিৰিমিয়াই ছিদিকিয়া ৰজাক আৰু ক'লে, আপোনাৰ বা আপোনাৰ পাত্ৰ মন্ত্ৰীসকলৰ বা এই লোকসকলৰ বিৰুদ্ধে মই কি অপৰাধ কৰিছো যে আপোনালোকে মোক বন্দীশালত পেলাই দিছে আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব? এইবুলি কৈ আপোনালোকৰ আগত ভাৱবাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাৱবাদীসকল ক'ত? এতিয়া সেই মোৰ প্ৰভু মহাৰাজ, অনুগ্ৰহ কৰি শুনক, মই জোনাৰ্থন লিখকৰ ঘৰত যেন নমৰো এইকাৰণে আপুনি সেই ঠাইলৈ মোক আৰু পঠিয়াই নিদিব। বিনয় কৰোঁ, মোৰ এই মিনতি আপোনাৰ আগত গ্ৰহণ হওক। তেতিয়া ছিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকসকলে জিৰিমিয়াক পহৰীৰ চোতালত ৰাখিলে আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটি নুঢুকাল। তেতিয়ালৈকে প্ৰতিদিনেই ৰুটিৱালা পতিৰ পৰা এটা এটা ৰুটি আনি তেওঁক দিয়া হ'ল। এইদৰে জিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।